এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। আজি আন্তৰ্জাতিক নাৰী দিৱস। এই দিৱসটোত দেশ, জাতি, ভাষা, সংস্কৃতি, অৰ্থনীতি, ৰাজনৈতিক পৰিধি নিৰ্বিশেষে বিভিন্ন ক্ষেত্ৰত সাফল্য লাভ কৰা মহিলাসকলক স্বীকৃতি প্ৰদান কৰা হয়। এই বছৰ আন্তৰ্জাতিক নাৰী দিৱসৰ মূল বিষয়বস্তু হৈছে সকলো মহিলা আৰু কন্যাৰ বাবে অধিকাৰ, ক্ষমতা আৰু সবলীকৰণ। এই বিষয়বস্তুৰ জৰিয়তে সকলোৰে বাবে সমান অধিকাৰ আৰু সুযোগৰ দুৱাৰ মুকলি কৰাৰ লগতে সৰ্বাত্মক ভৱিষ্যত সুনিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। ৰাজ্যখনৰ বিভিন্ন অঞ্চলত এই দিৱস উপলক্ষে আজি ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত অৱস্থিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ কাৰ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। এই কাৰ্যসূচীত অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইৰ লগতে লন বল খেলুৱৈ নয়নমণি শইকীয়াও উপস্থিত থাকে। নাবাৰ্ডৰ উদ্যোগত আৰু মঙলদৈ বেচৰকাৰী সংস্থা ৰুৰেল অৰ্গেনাইজেশ্যন ফৰ অলৰাউণ্ড ডেভেলপমেণ্ট চমুকৈ ৰোডৰ সহযোগত মঙলদৈ য়ুথ ক্লাবত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। মৰিগাঁও জিলাতো একাধিক সংগঠন আৰু মৰিগাঁও জিলা নাচযোগী সন্মিলনৰ উদ্যোগত জিলা সাংবাদিক সংস্থাৰ প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। ৰাজ্যখনৰ বিভিন্ন স্থানত আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ বিষয়ে আমাৰ বিভিন্ন জিলাৰ সংবাদদাতাসকলে পঠিওৱা বাতৰি আহি আছে। ৰাষ্ট্ৰীয় লোক আদালতৰ অংশ হিচাপে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত লোক আদালত অনুষ্ঠিত হয়। ধুবুৰীতো আজি জিলা ন্যায়িক আদালত প্ৰাংগণত লোক আদালতৰ আয়োজন কৰা হয়। এই আদালতত বেংক ঋণ আৰু বিদ্যুৎ মাচুল আদায়সহ মুঠ 1402 গোচৰ নিষ্পত্তি কৰা হয়। ইয়াৰ উপৰি জিলাখনত 711 মটৰ দুৰ্ঘটনা আৰু দেৱানী ফৌজদাৰী গোচৰো নিষ্পত্তি কৰা হয়। ৰাজ্য চৰকাৰৰ বিভিন্ন পদক্ষেপৰ ফলত বিদেশী বিনিয়োগ, তথ্য প্ৰযুক্তি, গেছ, শক্তি আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি সাধন হৈছে। বিজনেছ নৰ্থ ইষ্টৰ উদ্যোগত আয়োজিত উত্তৰ পূব ব্যৱসায় সন্মিলন 2025ত অংশগ্ৰহণ কৰি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত বিনিয়োগ আৰু উদ্যোগ বিকাশৰ নতুন অধ্যায়ৰ সূচনা হৈছে আৰু ই অৰ্থনীতিৰ সবলীকৰণ, নতুন উদ্যোগৰ সৃষ্টি আৰু যুৱ শক্তিৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ লগতে সন্মিলনৰ সফলতা কামনা কৰে আৰু উদ্যোক্তাসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু অসম পেট্ৰকেমিকেলছৰ অধ্যক্ষ বিপুল কুমাৰ উপস্থিত থাকে। সন্মিলনত বহনক্ষম শক্তি, তথ্য প্ৰযুক্তি, আন্তঃসীমান্ত বাণিজ্য আৰু উদ্যোগৰ বিকাশ আদি বিষয় লৈ আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত নিৰ্মাণৰ ফলত ক্ষতিগ্ৰস্ত 24টা পৰিয়ালক ভূমিপত্ৰ বিতৰণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। এই পদক্ষেপে ভূমি সম্পৰ্কীয় বিষয়সমূহৰ সমাধান আৰু প্ৰভাৱিত পৰিয়ালৰ কল্যাণৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহালে আজি কোকৰাঝাৰত আয়োজিত এটা অনুষ্ঠানত 590গৰাকী প্ৰাক্তন উগ্ৰপন্থী সদস্যলৈ 4,00,000 টকাকৈ ম্যাদী জমাৰ প্ৰমাণ পত্ৰ বিতৰণ কৰে। অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ নাথে আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান আৰু গৃহ বিভাগৰ সচিবো উপস্থিত থাকে। উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থা NFRSA আৰু গ্ল'বেল ফুটবল ক্লাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। NFRSA আজি গুৱাহাটী জজ ফিল্ডত অনুষ্ঠিত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ AACB 2-0 গ'লত পৰাস্ত কৰে। একেটা স্থানত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত গ্ল'বেল ফুটবল ক্লাবে ডুবি ক্ৰীড়া সন্থাক 3-1 গ'লত পৰাভূত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। প্ৰতিযোগিতাত কাইলৈ বাকী দুখন কোৱাৰ্টাৰ ফাইনেল খেলোৱা হ'ব। ইয়াৰে প্ৰথমখনত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব ৰাণী কোচিং চেণ্টাৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দ্বিতীয়খন খেলত শ্বিলং লাজং ফুটবল ক্লাব ৰেনৰল ফুটবল ক্লাবৰ সন্মুখীন হ'ব। ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ কাইলৈ ডুবাই ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 2:30 বজাত আৰম্ভ হ'ব। ভাৰতে মঙলবাৰে অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। ফাইনেল খেলখনক লৈ ক্ৰিকেট প্ৰেমীসকলৰ মাজত অভূতপূৰ্ব উৎসাহ পৰিলক্ষিত হৈছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 বজাত।